যিচয়া 49 অধ্যায় জিহুৱাৰ দাস আৰু তেওঁ কৃতকাৰ্য হোৱা বিষয়। হে দ্বীপবাসী, মোৰ বাক্য শুনা, আৰু দূৰত থকা লোকসকল মনোযোগ দিয়া। জিহুৱাই মোক জন্ম হোৱা দিনৰ পৰা, যেতিয়া মোৰ মাতৃয়ে মোক পৃথিৱীলৈ আনিলে, তেতিয়াৰ পৰা মাতিলে। তেওঁ মোৰ মুখ চোকা তৰোৱালৰ দৰে কৰিলে, তেওঁ নিজৰ হাতৰ ছাঁত মোক লুকুৱাই থলে। তেওঁ মোক হানত দিয়া কাঁড় কৰিলে, তেওঁ নিজৰ টিনৰ ভিতৰত মোক লুকুৱাই ৰাখিলে। তেওঁ মোক ক'লে, ইজৰাইল, তুমি মোৰ দাস, যাৰ যোগেদি মই মোৰ গৌৰৱ দেখিবলৈ পাম। যদিও মই ভাবোঁ মই মিছাকৈয়ে শ্ৰম কৰিলোঁ, মই অনৰ্থক ৰূপে মোৰ শক্তি নষ্ট কৰিলোঁ, তথাপিও মোৰ ন্যায় জিহুৱাৰ লগত আছে, আৰু মোৰ পুৰস্কাৰ ঈশ্বৰৰ সৈতে আছে। আৰু এতিয়া জিহুৱাই কৈছে, মই নিজৰ ওচৰলৈ জাকোবক পুনৰাই আনিবৰ বাবে আৰু ইজৰাইলক তেওঁৰ ওচৰত গোট খুৱাবৰ অৰ্থে তেওঁ দাস হ'বলৈ মোক জন্মৰ পৰাই গঠন কৰিলে। মই জিহুৱাৰ দৃষ্টিত মৰ্যাদাবান, আৰু মোৰ ঈশ্বৰ মোৰ বলস্বৰূপ। তেওঁ কৈছে, জাকোবৰ ফৈদসকলক পুনৰ সমৰ্পণ কৰিবলৈ আৰু ইজৰাইলৰ জীৱিত লোকসকলক পুনৰাই স্থাপন কৰিবৰ অৰ্থে তুমি মোৰ দাস হোৱা অতি সৰু বিষয়। মই তোমাক ধৰ্মহীন লোকৰ আগত দীপ্তিস্বৰূপ কৰিম, সেয়ে হয়তো পৃথিৱীৰ অন্তলৈকে তুমি মোৰ পৰিত্ৰাণৰ উপায় হ'বা। ইজৰাইলৰ মুক্তিদাতা তেওঁলোকৰ পবিত্ৰ ঈশ্বৰ জিহুৱাই এই কথা কৈছে, যাক মানুহে হেয়জ্ঞান কৰে, যাক দেশৰ লোকে ঘীণ কৰে, যিজনা অধিপতিসকলৰ দাস, কাৰণ বিশ্বাসযোগ্য জিহুৱাই তাৰ উপৰিও ইজৰাইলৰ পবিত্ৰজনাই তোমাক মনোনীত কৰিলে। তেওঁৰে বাবে ৰজাসকলে তোমাক দেখিলে উঠিব, আৰু অধিপতিসকলে তোমাক দেখিলে প্ৰণিপাত কৰিব। জিহুৱাই এই কথা কৈছে, একে সময়তে মই তোমাক মোৰ অনুগ্ৰহ আৰু উত্তৰ দিবলৈ সিদ্ধান্ত ল'ম, আৰু পৰিত্ৰাণৰ দিনা মই তোমাক সহায় কৰিম। উত্তৰাধিকাৰী সূত্ৰে পুৱা উচ্ছন্ন হৈ যোৱা দেশ পুনৰ নিৰ্দিষ্ট কৰি গঠন কৰিবলৈ মই তোমাক সুৰক্ষা দিম, আৰু তোমাক চুক্তি হিচাপে লোকসকলৰ কাৰণে দিম। অন্ধকূপত থকা বন্দীসকলক তুমি কোৱা ওলাই আহা, আৰু নিজক দেখুওৱা। তেওঁলোকে পশুবোৰক বাটৰ কাষে কাষে চৰাব, আৰু আটাই খালী এঢলীয়া ঠাই সিহঁতৰ চৰণীয়া ঠাই হ'ব। তেওঁলোক ক্ষুদ্ধাটোৰ বা তৃষ্ণাটোৰ নহ'ব, গৰমে বা সূৰ্যৰ তাপে তেওঁলোকক কষ্ট নিদিব, কাৰণ যিজনাই তেওঁলোকক দয়া কৰে তেওঁ তেওঁলোকক চলাই লৈ যাব, আৰু জলৰ ভুমুকলৈ পদদৰ্শ হৈ তেওঁলোকক চলাই নিব। আৰু মই মোৰ পৰ্বতবোৰ বাটলৈ পৰিণত কৰিম, আৰু মোৰ ৰাজবাটবোৰ সমান কৰিম। চোৱা, এইবোৰ দূৰৰ পৰা আহিব, কিছুমান উত্তৰৰ পৰা আৰু কিছুমান পশ্চিম দিশৰ পৰা, আৰু আনবোৰ চিনিম দেশৰ পৰা আহিব। হে আকাশমণ্ডল, গীত গান কৰা, হে পৃথিৱী উল্লাসিত হোৱা, হে পৰ্বতবোৰ আনন্দ গান কৰিবলৈ ধৰা, কাৰণ জিহুৱাই নিজৰ প্ৰজাসকলক সান্তনা দিব, আৰু তেওঁ দুখীতসকলক তেওঁ দয়া কৰিব। কিন্তু চিউনে ক'লে, জিহুৱাই মোক ত্যাগ কৰিলে, আৰু প্ৰভুৱে মোক পাহৰিলে। মহিলাই নিজে জন্ম দিয়া সন্তানক জানো পাহৰিব পাৰে, সেয়ে স্নেহ নকৰাকৈ জানো নিজৰ পিয়াহ খুৱাব পাৰে। হয়, তেওঁলোকে হয়তো পাহৰিব পাৰে, কিন্তু মই তোমাক নাপাহৰিম। চোৱা, মই মোৰ হাতৰ তলুৱাত তোমাৰ নাম খুদ্ধিত কৰিলোঁ, আৰু তোমাৰ গড়বোৰ অবিৰামভাৱে মোৰ দৃষ্টিত থাকিব। তোমাৰ সন্তানসকল যেতিয়া বেগাবেগি ঘূৰি আহিব, তেতিয়া তোমাক ধ্বংস কৰাসকল আঁতৰি যাব। চাৰিওফালে চোৱা, তেওঁলোক সকলো গোট খাইছে আৰু তোমাৰ ওচৰলৈ আহিছে। নিশ্চিতভাৱে যিদৰে মই জীয়াই আছো, এয়া জিহুৱাৰ ঘোষণা। তোমালোকে সেইবোৰ অলংকাৰৰ দৰে নিশ্চয় পিন্ধিবা, তোমালোকে সেইবোৰ কন্যাৰ দৰে পিন্ধিবা। ধ্বংস হোৱা দেশত যদিও তোমালোক পতিত আৰু উচ্ছন্ন হৈছিলা, এতিয়া বাসিন্দা হ'বৰ বাবে তোমালোক অতি তাকৰ, আৰু যিসকলে তোমালোকক গ্ৰাস কৰিছিল তেওঁলোক এতিয়া বহু দূৰত। তোমালোকৰ সন্তাপৰ সময়ত জন্ম হোৱা সন্তানসকলে তোমালোকে শুনাকৈ ক'ব, এই ঠাই আমাৰ কাৰণে অতি ঠেক, আমাৰ বাবে ঠাই যুগুত কৰা, আমি যেন ইয়াত বাস কৰিব পাৰোঁ। তেতিয়া তোমালোকে নিজকে ক'বা, কোনে মোৰ কাৰণে এই সন্তান জন্ম দিলে? মই সন্তাপ আৰু বাজি, দেশান্তৰিত আৰু বিবাহ বিচ্ছেদ ব্যক্তি আছিলো, এই সন্তানসকলক কোনে প্ৰতিপালন কৰিলে? চোৱা, মোক অকলে এৰিলে, এইসকল ক'ৰ পৰা আহিলে? প্ৰভু যীহুৱাই এই কথা কৈছে, চোৱা, মই দেশ নিবাসীসকললৈ মোৰ হাত দাঙিম, লোকসকললৈ মোৰ চিহ্ন ধবজা তুলিম, তেওঁলোকে তোমালোকৰ পুত্ৰসকলক বাহুত আনিব আৰু তোমাৰ জীয়াৰীসকলক কান্ধত তুলি আনিব, ৰজাসকল তোমালোকৰ লালন পালন কৰা পিতৃ হ'ব আৰু তেওঁলোকৰ ৰাণীসকল তোমালোকক প্ৰতিপালন কৰা দাসী হ'ব। তেওঁলোকে মাটিত মুখ লগাই তোমালোকৰ আগত প্ৰণিপাত কৰিব আৰু তোমালোকৰ ভৰিৰ ধূলি চেলেকিব, আৰু ময়ে যে যীহুৱা তাক তোমালোকে জানিবলৈ পাবা, আৰু মোলৈ অপেক্ষা কৰাসকল লাজত নপৰিব। যোদ্ধাৰুসকলে লুণ্ঠন কৰি অনা বস্তু জানো তেওঁলোকৰ হাতৰ পৰা ল'ব পাৰি, বা বন্দীসকলক অত্যাচাৰীৰ পৰা উদ্ধাৰ? কিন্তু যীহুৱাই এই কথা কৈছে, হয়, যোদ্ধাৰুসকলৰ পৰা বন্দীসকলক উলিয়াই অনা হ'ব আৰু লুণ্ঠন কৰি অনা বস্তু উদ্ধাৰ কৰা হ'ব, কাৰণ মই তোমালোকৰ প্ৰতিদ্বন্দ্বীক বাধা দিম আৰু তোমালোকৰ সন্তানসকলক ৰক্ষা কৰিম, আৰু তোমালোকক উপদ্ৰৱ কৰোতাসকলক মই তেওঁলোকৰ নিজৰেই মঙ খুৱাম, আৰু তেওঁলোকে দাক্ষাৰক বুলি নিজৰ তেজকেই নিজে পান কৰি মতলীয়া হ'ব। সেয়ে ময়ে যে যীহুৱা তোমালোকৰ ত্ৰাণকৰ্তা আৰু মুক্তিদাতা, যাকোবৰ পৰাক্ৰমীজনা, সেই কথা সকলো মানৱ জাতিয়ে জানিব।